প্ৰকাশিত বাক্য তেৰ অধ্যায়, দুটা অদ্ভুত প্ৰভুৰ দৰ্শন। যেতিয়া মই সাগৰৰ পৰা এটা প্ৰভুক উঠা দেখিলোঁ, তাৰ দহোটা শিং সাতোটা মূৰ আছিল। তাৰ শিঙত দহোটা কিৰীতি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল। সেই যি প্ৰভু মই দেখিলোঁ, সি নাহৰ পুতুকী বাঘৰ নিচিনা আছিল। তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ। সেই ড্ৰেগনে নিজৰ শক্তি সেই প্ৰভুক দিলে আৰু তাৰ নিজৰ সিংহাসন আৰু ক্ষমতা চলাবলৈ অধিকাৰো তাক দিলে। পাছত পহুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘাঁহ যেন দেখিলোঁ, কিন্তু সেই মৃত্যুজনক ঘাঁহ সুস্থ কৰা হ'ল। ইয়াকে দেখি গোটেই জগতখনে সেই পহুৰ কথাৰ আচৰিত মানিলে আৰু তাক অনুসৰণ কৰিলে। তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পহুক নিজৰ ক্ষমতা দিলে। আৰু তেওঁলোকে পহুকো প্ৰণিপাত কৰি ক'লে, এই পহুৰ তুল্য কোন আছে আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে? সেই পহুক বৰ বৰ কথা ক'বলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ'ল। 42 মাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল, যাতে সেই পহুৱে নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিব ধৰিলে। তেওঁৰ নাম, তেওঁৰ বাসস্থান আৰু তেওঁৰ সৈতে নিবাস কৰা স্বৰ্গনিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে। সেই পহুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ'ল, যাতে জগত স্থাপনৰ পূৰ্বৰে পৰা সত হোৱা সেই মুয়েৰ পোৱালীৰ জীৱন পুস্তকত যিসকলৰ নাম লিখা নাই, পৃথিৱী নিবাসী সকলো লোকে তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে, তেওঁ শুনক। কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব। কোনোৱে যদি তৰোৱালৰে বধ কৰে, তেওঁও তৰোৱালৰে সত হ'ব লাগিব। ইয়াত পবিত্ৰ লোকসকলৰ ধৈৰ্য আৰু বিশ্বাস আছে। তাৰ পাছত মই আন এটা ড্ৰেগনক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। তাৰ মেৰ পোৱালীৰ নিচিনা দুটা শিং আছে আৰু সি ড্ৰেগনৰ দৰে কথা কয়। সি এই প্ৰথম পহুটোৰ সকলো অধিকাৰ প্ৰথম পহুটোৰ উপস্থিতিতে পালন কৰে, আৰু যি প্ৰথম পহুৰ মৃত্যুজনক ঘাঁহ সুস্থ কৰা হ'ল, সেই পহুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে। সি নানা অলৌকিক চিন দেখুৱাই এনেকৈ লোকসকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নৰ্মায়। এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ'ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰাসকলক ভ্ৰান্তি জন্মায়। বিশেষকৈ যি পশু তৰোৱালৰ আঘাতৰ ঘাঁহ পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ পৃথিৱী নিবাসীসকলক ক'লে। তাক সেই প্ৰভুৰ প্ৰতিমূৰ্তিত প্ৰাণবায়ু দিবলৈ ক্ষমতা দিয়া হ'ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক'ব পাৰে আৰু সেই প্ৰভুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰাসকলক যেন বধ কৰা আদেশ দিব পাৰে, যাতে সেই গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস প্ৰত্যেকৰে সোঁহাতত বা কপালত এটা বিশেষ চিনৰ চাপ ল'বলৈ বাধ্য কৰালে। যিসকলৰ এই পহুৰ চাপ অৰ্থাৎ সেই পহুৰ নাম বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে তেওঁ কিনা বেচা কৰাটো অসম্ভৱ হ'ল। ইয়াত জ্ঞানৰ কথা আছে। যদি কাৰোবাৰ বুদ্ধি আছে, তেওঁ সেই পশুৰ সংখ্যা গণনা কৰক, কিয়নো এইটো এজন মানুহৰ সংখ্যা, তেওঁৰ সংখ্যা হ'ল 666।